চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ ত্ৰাণকৰ্তা মহান প্ৰভু যীশুৰ নামত আপোনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমি এই চিঠি লিখাৰ কথাটো কিয় সদায় কৈ থাকোঁ, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয় চিঠি পত্ৰৰ পৰাই। কোনোবাই শুনি উপকৃত হোৱা বুলি শুনিলে আমি আমাৰ কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। গতিকে অনুগ্ৰহ কৰি আজি এই দুষাৰিমান চিঠি লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁ বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছোঁ আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ পিতা, তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেকেইদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপোনাৰ বোধকৰো এইটো মনত আছে যে আমি ইয়াৰ আগৰ আলোচনাত এই ৰোমিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ পৰা আলোচনা কৰি আহিছোঁ আৰু যোৱা আলোচনাত আমি এই 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে আলোচনা কৰিছিলোঁ। সেই 13 নম্বৰ অধ্যায়টোৰ বাকী 4টা পদ অৰ্থাৎ 11 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই অধ্যায়টোৰ 8 নম্বৰ পদৰ পৰা আমি আলোচনা কৰিছোঁ খ্ৰীষ্টীয় লোকসকলে কেনেকৈ ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ৰাখিব লাগে সেই বিষয়ে। সেই বিষয়ৰ আলোচনাকেই আচলতে আজিও আমি অব্যাহত ৰাখিব খুজিছোঁ। আহক সেয়ে এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰোঁ। 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম। তাত বাজে, তোমালোকে জানা যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ হ'ল, কিয়নো আমি যেতিয়া বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া আমাৰ পৰিত্ৰাণ ওচৰ হ'ল। ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল, এইকাৰণে আহা আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধু হওক। প্ৰিয় শ্ৰোতা, আজিৰ পৰা প্ৰায় 2000 বছৰ আগতেই পাচনি পৌলে এই কথাখিনি লিখিছিল, আৰু আজি এই 2000 বছৰৰ পাছত আমি যিটো সময়ত বাস কৰিছোঁ হওক, এই সময়খিনিত এই কথা অধিক জৰুৰীভাৱে কোৱাৰ প্ৰয়োজন হৈ পৰিছে। তাত বাজে মানে চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰাত বাজেও, এতিয়া আমি এনে কালত জীৱন ধাৰণ কৰিছোঁ হওক যেতিয়া আমি আৰু অলপো পলম নকৰি টোপনিৰ পৰা সাৰ পাই উঠিবৰ সময় হ'ল। কিয় টোপনিৰ পৰা সাৰ পাই উঠিবৰ সময় হ'ল? কাৰণ আমি যেতিয়া প্ৰথম বিশ্বাস কৰিছিলোঁ সেইখিনি সময়তকৈ এতিয়া পৰিত্ৰাণ আমাৰ অধিক ওচৰ হ'ল। আৰু কিয় টোপনিৰ পৰা সাৰ পাই উঠিবৰ হ'ল? কাৰণ ৰাতিৰো অধিক ভাগ গ'ল, দিন ওচৰ চাপিল। তাৰ পাছতো কিয় টোপনিৰ পৰা সাৰ পাই উঠিবৰ হ'ল? যেন আন্ধাৰৰ কৰ্ম এৰি পোহৰৰ সাজ পিন্ধিব পৰা যায়। এই কথাখিনি জাগতিকতাৰ বুকুত গভীৰ নিদ্ৰাত বুৰ গৈ থকা বিশ্বাসকাৰীসকলক সাৰ পাই উঠিবৰ বাবে জগাই তোলা ডাঙৰ ঘড়ীৰ ঘণ্টাৰ শব্দৰ নিচিনা। গভীৰ নিদ্ৰাত বুৰ গৈ থকা এইসকল বিশ্বাসকাৰীয়ে প্ৰভুৰ গুৰিত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰাৰ যি দায়িত্ব তাক সম্পূৰ্ণৰূপে পাহৰি যায়। প্ৰিয় শ্ৰোতা, এয়া জগতৰ মায়ামোহৰ বাবে জীৱন ধাৰণ কৰাৰ সময় নহয়। এই অতি জৰুৰী সময়খিনিত ঈশ্বৰৰ সন্তান এগৰাকীয়ে জগতৰ মায়ামোহত ডুব গৈ থাকিব নোৱাৰে, ডুব গৈ থাকিব নালাগে। আমি ভাবোঁ যে প্ৰভুৰ পুনৰগমনৰ বেলিকা বহু ধনী লোক বৰ অপ্ৰস্তুত অৱস্থাত পৰিব। সেই সময়ত তেওঁলোকৰ বেংকৰ জমা ধন কিমান থাকিব বাৰু? আপোনাৰ সময় আৰু আপোনাৰ যি যি সা সম্পত্তি আছে তাক আপুনি ঈশ্বৰৰ কাৰণে ব্যৱহাৰ কৰিছেনে? প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সমুদায় কৰুণাৰ দ্বাৰাই আপোনাক এই অনুৰোধ কৰোঁ প্ৰিয় শ্ৰোতা, যে আপুনি নিজকে সম্পূৰ্ণভাৱে আৰু লগতে আপোনাৰ যি সকলো আছে সেই সকলোকে সম্পূৰ্ণভাৱে ঈশ্বৰৰ হাতত সোধাই দিয়ক। সেয়াই হ'ব আপোনাৰ যুক্তিসংগত আৰাধনা। এইখিনি সময়ত আমি এই কামকেহে বৰ জৰুৰীভাৱে কৰিব লাগে। এয়া এনে সময় যেতিয়া আমি শুই নিহ পালি থাকিব নোৱাৰোঁ, শুই থাকিব নোৱাৰি, কাৰণ প্ৰভুৰ পুনৰগমনৰ সময় যিকোনো মুহূৰ্ততে উপস্থিত হ'ব পাৰে। আৰু আমি যদি বাস্তৱিকতেই তেওঁৰ আগমনলৈ বাট চাই থাকিব পাৰোঁ, তেন্তে সেয়ে আমাক সদা সজাগ সচেতন কৰি ৰাখিব আৰু আমাৰ জীৱনো সুচি পবিত্ৰ হৈ ৰ'ব। সেয়ে বাইবেলে কৈছে, আৰু তেওঁৰ ওপৰত যিকোনোৰ সেই আশা আছে তেওঁ যেনে সুচি তেওঁ তেনেকৈ নিজকে সুচি কৰে। 1 যোহন 3:3 আমি সেইসকলৰ নিচিনা নহওঁ হওক যিসকলে কথাৰে কয় এটা কিন্তু কামত কৰে আন এটা। মুখৰ কথাৰে সজাগ নাথাকি আমি আমাৰ কাৰ্যেৰে সজাগ থাকোঁ হওক। যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল, এই কথাৰ মানে কি বাৰু? ইয়াৰ অৰ্থ হৈছে, যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়া পৰিত্ৰাণ আমাৰ পৰা দূৰত আছিল নেকি? কথাটো আচলতে এনেকুৱা, পৰিত্ৰাণ প্ৰাপ্ত কৰাৰ পৰা আমি দূৰৈত নাছিলোঁ, বিশ্বাস কৰাৰ লগে লগেই আমি পৰিত্ৰাণ লাভ কৰিছিলোঁ। কিন্তু সেই পৰিত্ৰাণ সম্পূৰ্ণ হোৱাৰ পৰা হ'লে বাস্তৱিকতেই দূৰৈত আছিলোঁ। এতিয়া পৰিত্ৰাণ সম্পূৰ্ণ হোৱাৰ ওচৰ আৰু ওচৰ আৰু ওচৰলৈ আমি চাপি গৈ আছোঁ। প্ৰভুৰ পুনৰগমনৰ বেলিকা পৰিত্ৰাণ একেবাৰে ওচৰ হ'ব। কেনেকৈ? প্ৰিয় শ্ৰোতা, আমালৈ যি পৰিত্ৰাণ আহে সেই পৰিত্ৰাণৰ তিনিটা পৰ্যায় আছে বুলি আমি আগতে উল্লেখ কৰিছোঁ। প্ৰথমটো হৈছে যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক আমাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিলোঁ, তেতিয়া আমি আমাৰ পাপ অপৰাধৰ বাবে হ'বলগীয়া শাস্তি অৰ্থাৎ নৰকৰ অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ পাই অনন্ত জীৱনৰ অধিকাৰী হ'লোঁ। এতিয়া আমি আৰু নৰকলৈ যাব নালাগে বা অনন্ত মৃত্যুৰ সন্মুখীনো হ'ব নালাগে। কিন্তু সেইটো আছিল পৰিত্ৰাণৰ আৰম্ভণ মাথোন। পৰিত্ৰাণ সম্পূৰ্ণ হোৱাৰ পৰা আমি তেতিয়াও বহু দূৰৈতে থাকিলোঁ। বিশ্বাস কৰোঁতে যি পৰিত্ৰাণ পালোঁ সেয়া হৈছে পাপৰ শাস্তি অৰ্থাৎ আত্মাৰ অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ। দ্বিতীয়তে তাৰ পাছত আমি এতিয়াও পৰিত্ৰাণ পাই থাকিবলগীয়া হৈছে বা আমি এতিয়াও পৰিত্ৰাণ পাই আছোঁ। হওক কিহৰ পৰা পৰিত্ৰাণ পাই আছোঁ? সেই পৰিত্ৰাণ হৈছে পাপৰ শক্তি বা পাপৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ। পাপৰ শাস্তি বা নৰকৰ অনন্ত মৰণৰ পৰা আমাৰ পৰিত্ৰাণ এবাৰেই হৈছে। ই বাৰে বাৰে হ'বলগীয়া পৰিত্ৰাণ নহয়। কিন্তু এতিয়া আমাৰ পাপৰ শক্তি বা প্ৰভাৱৰ পৰা পৰিত্ৰাণ গ্ৰহণ কৰাটো প্ৰতিদিনে প্ৰতি মুহূৰ্তে হ'বলগীয়া কাম। পাপৰ শক্তি বা প্ৰভাৱৰ পৰা মুক্তি বা পৰিত্ৰাণ পাবলৈ হ'লে আমি যেতিয়াই পাপ অপৰাধত পতিত হওঁ তেতিয়াই সেই পাপ অপৰাধ স্বীকাৰ কৰি আমি প্ৰভুৰ ক্ষমা লাভ কৰিব লাগে। প্ৰথম যোহন 1:9 পদত বাইবেলে আমাক তাকেই শিকাইছে এনেদৰে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সুচি কৰে। আৰু তৃতীয়তে একেবাৰে শেষৰ কালত আমাৰ পৰম আশাৰ কাল প্ৰভুৰ পুনৰগমনৰ পাছত সৰগ ৰাজ্যত যেতিয়া প্ৰভুক মুখামুখিকৈ দেখিম তেওঁ যেনেকুৱা তেনেকুৱা ৰূপেই তেওঁক দেখিম আৰু আমিও তেওঁৰেই নিচিনা নিষ্পাপ আৰু নিষ্কলংক সম্পূৰ্ণ শুদ্ধ আৰু সিদ্ধ পবিত্ৰ আৰু ধাৰ্মিক হ'ম। তেতিয়া আমি পাপৰ শাস্তি আৰু শক্তিৰ পৰাই কেৱল নহয় কিন্তু পাপৰ উপস্থিতিৰ পৰাও সম্পূৰ্ণ পৰিত্ৰাণ পাই যাম। তাকেই বাইবেলে এনেদৰে কৈছে, সৌৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব, তেওঁবিলাক তেওঁৰ লোক হ'ব আৰু ঈশ্বৰ নিজে তেওঁলোকৰ সংগী হৈ তেওঁলোকৰ ঈশ্বৰ হ'ব আৰু তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মুচি পেলাব। তেতিয়া মৃত্যু আৰু নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব। প্ৰথমবোৰ গুচিল। প্ৰকাশিত বাক্য 21 অধ্যায়ৰ 3-4 পদ। প্ৰিয় শ্ৰোতা, সেয়া হ'ব আমাৰ শেষ পৰিত্ৰাণ আৰু সম্পূৰ্ণ পৰিত্ৰাণ। আমি বিশ্বাস কৰিবৰ বেলিকাতকৈ এতিয়া আমি সেই শেষ আৰু সম্পূৰ্ণ পৰিত্ৰাণৰ বহু ওচৰ চাপিছোঁ। শুনক প্ৰিয় শ্ৰোতা, কি অদ্ভুত আৰু সুন্দৰ দিন হ'ব সেয়া, যেতিয়া আমাৰ চকুলো মুচি গুচোৱা হ'ব, মৃত্যুৰো শেষ মৃত্যু ঘটিব। বেজাৰ, কান্দোন, দুখ আৰু বেদনা একোৱেই নাথাকিব। ভোক পিয়াহ, জৰা মৃত্যু, অভাৱ অনাতন, হিংসা ঘৃণা, জাতিভেদ, ধৰ্মভেদ, গোষ্ঠীগত সংঘৰ্ষ, মৰা কটা, ঠগ প্ৰবঞ্চনা, লোভ মোহ, অন্যায় অবিচাৰ অত্যাচাৰ ব্যভিচাৰ, অসুচী কাৰ্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং ৰাগ, বিৰোধ, বিভেদ, নানামত, অসূয়া, মত্ততা আৰু ৰংগৰস আদিৰ দৰে যিমানবিলাক মাংসিকতা সেইবোৰৰ একোৱেই তেতিয়া আৰু নাথাকিব। আমাৰ সৰগ ৰাজ্যৰ অভিধানখনত সেইবোৰ শব্দ বিচাৰি পোৱা নাযাব। সেইবোৰৰ বিষয়ে কোনোবাই আমাক বুজাবলৈ চেষ্টা কৰিলেও আমি সেইবোৰৰ মাথামুণ্ড একোকেই বুজি নাপাম। সেইবোৰৰ পৰাও আমাৰ সম্পূৰ্ণ পৰিত্ৰাণ হৈ যাব। আমি বিশ্বাস কৰাৰ দিনতকৈ এতিয়া আমি বহু খোজ আগুৱাই সেই পৰিত্ৰাণৰ দিনৰ ওচৰ চাপি আহিছোঁ, অৰ্থাৎ সেই পৰিত্ৰাণ ওচৰ চাপি আহিছে। আমি আমাৰ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা সেই গৌৰৱৰ দিনত কেতিয়ানো গৈ আমি উপস্থিত হ'ব পাৰোঁ তাকে ভাবি ভাবি আমাৰ কেতিয়াবা নিজকে অধৈৰ্য যেন লাগে। কি অদ্ভুত আৰু কি সুন্দৰ বৰ্ণনাতীত দিন হ'ব সেয়া চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা। সেই দিনটোলৈ আপোনাৰ মনটো এবাৰো উৰা মাৰি যায়নে? এবাৰ ভাবকচোন। হয় প্ৰিয় শ্ৰোতা, বিশ্বাস কৰাৰ দিনতকৈ এতিয়া আমি সেই দিন আৰু সম্পূৰ্ণ পৰিত্ৰাণৰ বহু কাষ চাপি আহিছোঁ। এই কথাটো আমি অনুভৱ কৰা উচিত, এই কথাটো আমি মাজে মাজে চিন্তা কৰি চোৱা উচিত। প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰা আপোনাৰ কিমান দিন হ'ল? সেই দিনৰ পৰা যদি আপুনি হিচাপ কৰি চায় তেতিয়াহ'লে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ দিনলৈ আপুনি কেইবছৰমান হ'লেওতো আগবাঢ়ি গ'ল। তাকেই পাচনি পৌলে আমাক ইয়াত ক'ব বিচাৰিছে। অৱশ্যে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমি যদি সেই পৰিত্ৰাণ লাভ নকৰোঁ তেনেহ'লে আমি আন কোনোজনৰ যোগেদিয়েই সেই পৰিত্ৰাণ লাভ কৰিব নোৱাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি সেই পৰিত্ৰাণ লাভ নকৰিলে কোনোজনৰ যোগেদিয়েই সেই পৰিত্ৰাণ লাভ কৰিব নোৱাৰি বুলি বাইবেলেই আমাক অতি স্পষ্টকৈ, অতি দৃঢ়ভাৱে, খোলাখুলিকৈ কৈ আহিছে। আৰু সেয়েহে আমি কোনো লোকঢাক নকৰাকৈ সেই কথাটো স্পষ্টভাৱে ইয়াত সোঁৱৰাই দিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, মানৱৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰি সেই মহাপৰিত্ৰাণৰ অধিকাৰী হ'ব পাৰি। আপুনি পৰিত্ৰাতা আৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ নিজৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিছেনে বাৰু? চিন্তা কৰকচোন, যদি গ্ৰহণ কৰা নাই কৰিবনে? 13 নম্বৰ পদটো এতিয়া পাঠ কৰি দিম। ৰংগৰস আৰু মত্ততা, বিবাদ আৰু ঈৰ্ষা, এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক। আন কথাত ক'বলৈ গ'লে ৰংগৰস, মদ্যপান, বিবাদ আৰু ঈৰ্ষা আদিত নিমজ্জিত থকা লোকে শিষ্টাচৰণ কৰিব নোৱাৰে। অৰ্থাৎ এগৰাকী পৰিপক্ক সুন্দৰ খ্ৰীষ্টীয় লোকৰূপে জীৱন আচৰণ কৰিব নোৱাৰে। খ্ৰীষ্টীয় জীৱনত পৰিপক্কতা নথকা লোকসকলেই ৰংগৰস, মদ পান, বিবাদ আৰু ঈৰ্ষা কৰি আমোদ পায়। এইবোৰ কথা চিন্তা কৰোঁতে আমি আনৰ কথালৈ নাচাই আমি নিজৰ কথালৈকে চাওঁচোন। আমি হয়তো ৰংগৰসত মত্ত নাথাকিব পাৰোঁ, হয়তো মদ পান নকৰিব পাৰোঁ, বা কোনো ৰাগিয়াল বস্তু সেৱন নকৰিব পাৰোঁ, কিন্তু হয়তো আমি কিমানবাৰ ঈৰ্ষা আৰু বিবাদ কৰাত লিপ্ত হৈছোঁ তাৰ কিজানি সীমা সংখ্যা নাই। চিন্তা কৰকচোন, যদিহে আমাৰ জীৱনত সেইবোৰ আছে, ঈৰ্ষা বিবাদ আদি, তেনেহ'লে সেইবোৰে আচলতে আমাৰ আত্মিক জীৱনৰ অপৰিপক্ক অৱস্থা এটাৰহে চিনাকি দিয়ে। প্ৰিয় শ্ৰোতা, আমি এতিয়াও শুদ্ধ সিদ্ধ হৈ যাব পৰা নাই আৰু শুদ্ধ সিদ্ধ সম্পূৰ্ণকৈ এই জগতত আমি কেতিয়াও নহওঁ। আচলতে পৰিপক্কতাৰ সোপানেৰে, পৰিপক্কতাৰ জখলাৰে আমি এতিয়াও আৰোহণ কৰি আছোঁ হওক। এতিয়াও কোনো কোনো কপটীয়া আৰু পেট পচা জ্ঞান কৰা লোকসকলক ক্ষমা কৰিব নোৱাৰি ঘৃণা কৰোঁ, হয়তো দেশ দেশকৈ ঘৃণা কৰোঁ। হয়তো এজন সৰু কণমানি ল'ৰাইও ক'ব পাৰিব যে সেয়া দেশ দেশকৈ খ্ৰীষ্টীয় জীৱনত অপৰিপক্কতা। প্ৰিয় শ্ৰোতা, আমি যদি ইজনে আনজনৰ অৱস্থা চিন্তা কৰি চাওঁ আমি বুজি পাওঁ যে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আত্মিক জীৱনত আমি যিদৰে পৰিপক্ক হ'ব লাগিছিল তেনেদৰে কিজানি আমি কোনো হ'ব পৰা নাই, আৰু সেয়েহে আমি ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে যাতে আমি আমাৰ জীৱনত পৰিপক্কতা লাভ কৰিব পাৰোঁ। আচলতে ইয়াত আমাক প্ৰত্যেককে এটা বিশেষ আহ্বান দিয়া হৈছে যাতে আমি সজাগ হওঁ, নিজক এবাৰ পৰীক্ষা কৰি চাওঁ আৰু আন্ধাৰৰ সাজ এৰি আমি যাতে পোহৰৰ সাজ পিন্ধো। যি নহওক, এতিয়া আমি 14 নম্বৰ পদ অৰ্থাৎ শেষৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টক পিন্ধা আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। কিন্তু আজি কি হৈছে প্ৰিয় শ্ৰোতা? অনেকেই খ্ৰীষ্টক নিপিন্ধি নিজৰ অভিলাষ পূৰ কৰিবৰ নিমিত্তে নিজৰ নিজৰ মাংসৰ আয়োজনহে কৰিছে। প্ৰিয় শ্ৰোতা, আমি অনুৰোধ কৰিছোঁ, আপুনি খ্ৰীষ্টক পিন্ধক আৰু ঈশ্বৰৰ বচনৰ আদেশ আৰু নিৰ্দেশ অনুসাৰে আপোনাৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰক। তেতিয়াহে আপুনি আপোনাৰ জীৱনত খ্ৰীষ্টীয় জীৱনৰ পৰিপক্কতা লাভ কৰিব পাৰিব। এতিয়া এয়াই হৈছে বৰ প্ৰয়োজনীয় বিষয়, আৰু ইয়াকে কৰিবলৈ পাৰিবলৈ ঈশ্বৰে আমাক সহায় কৰক। আজি আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত ঈশ্বৰৰ এয়েই আশা, এয়েই কামনা। আপুনি যদিহে প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ গৰাকী আৰু প্ৰভু বুলি ইতিমধ্যে গ্ৰহণ কৰিলে, তেতিয়াহ'লে তেওঁকেই পৰিধান কৰি তেওঁৰ ইচ্ছা অনুসৰি চলিবলৈ আপুনি আজিয়েই সিদ্ধান্ত কৰক। তেতিয়াহে আপোনাৰ জীৱনত তেওঁৰ ফলবোৰ, তেওঁৰ পোহৰৰ আশীৰ্বাদবোৰ, তেওঁৰ প্ৰেমৰ আশীৰ্বাদবোৰ এটি এটিকৈ প্ৰকাশ পাই উঠিব। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।
কাম নাই কি ভাবিছা বন্ধু হবার কাম।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছোঁ ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তিবচন ভক্তিবচন ভক্তিবচন।